Good morning. Itu Akashwani Kohima. Pujur laga khobor puri asim kong nongla. UN cabinet pa jua kali munjuri dikina third launch bed TLP do Satish Dhawan Space Center ISRO Sriharikota Antipradesh di banai di bula se TLP project pa Sriharikota di launch infrastructure do ISRO laga next generation launch vehicle karne banai di bali aro tati second launch bed karne standby launch bed hisabi modob di bula se idobra ahi thake somoy di Indian human space flight missions karne launch capacity do thai di bula se UN cabinet meeting ba sudi khobor manokhan logodi Nai Delhi di Kuthakure Information and Broadcasting Minister Ashwani Vaishnava Kwesi, third launch pad bra, Desh Kaunde Space Infrastructure di Dorkar Kamiyabikta Hobolia se.
कैबिनेट में माननीय प्रधानमंत्री जी ने 3985 करोड़ रुपीस की कॉस्ट से थर्ड लॉन्च पैड सैंक्शन किया है जो कि देश के लिए स्पेस इंफ्रास्ट्रक्चर में बहुत एक इम्पोर्टेंट माइलस्टोन साबित होगा फर्स्ट और सेकेंड लॉन्च पैड उससे कई ज्यादा कैपेसिटीज की है अगले 30 वर्षों को ध्यान में रखते हुए इस इंफ्रास्ट्रक्चर की डिजाइन की जा रही है दो बड़े मिशन लिए गए हैं जिसमें भारत अंतरिक्ष स्पेस स्टेशन बनेगा और बाय 2040 मून पर पहुंचने की जो मिशन हाथ में लिया हुआ है उसमें थर्ड लॉन्च पैड का बहुत बड़ा रोल रहेगा
QS World Future Skills Index pra India do Canada aru Germany akote digital skills karne second rank kuri dise ekta social media post si Prime Minister Modi pra koise itu kamyab di mon khushi ase tai pra koise ki jua decade somoy di sarkar pra kam kuri gina desh laga naujawan takot kuri digina tai khan lokote skill kuri de self reliant banai digina nichu kamapuli paria banai disibile koise Deputy Commissioner Mukukchung Tsuvisi Pujibra, Dabashis Kanlaga Asul Values Kanjanaidisi, Juan Kando Indikridi, Biswas Kuribuli Paria Aro, Sob Bishi Kisam Bhasha Kobuli Paria Kanase, Taikanba, Samashlaka Mudobdia Kisa Kandu Yat Kuridigina, Sri Pujibra, Jaichua Samadi Dabashis Kamba Sacrifice Kuria Kandi Badaidisi Aro Itiatake Generation Logodi, Itu Principles Di, Judam Kurira Kibuli Aro Ajikali Laka, Challenges Kan Adopt Kuribuli Honorat Kurise, Nagaland Dabashi Association Laka, 22nd Triennial Conference come 63rd anniversary laga introductory session P. Shilo Au Park Mukukchong Town di Juakali Kuthakure. Daibra, Dabashis kan logodi alak-alak bhag kuri dia ideologies hatai gina customary law aro ni idea kan laka guardian hisabi nichur kam di thik kara hobole monothai dise. Dutin rakya event to naga customary laws aro ito laka adat kan takut kuri dia hisabi theme di rakise. Administrative heads of departments are heads of departments currently 2025 laka sobse pahila meeting do Nagaland Civil Secretariat Conference hall Coimbatore Juakali rakise Chief Secretary Dr. G. Alambra departments kan lokode 25th Hornbill Festival laka kamiyab ditai kan ba mudob dia karni badhai dikina traffic management sanitation aur utilities di bahal hoi jaise bile koise Daibra December 2024 day Chief Secretary's Conference day Nagaland ba bahal presentation dia laka bhi janai disi June di state laka Creative Economy aro Tourism Initiative se Music Industry, Hornbill Festival, Homestay aro Startups kan milai gina Prime Minister Narendra Modi ba badhai dia hoi se Ahi boli thakya budget session di Daibra departments kan lokot Innovative Proposals jama kuri gina Public Services bahal kuri di boli lokot Suggestions kan do Finance Department lokoti ek hapta phidor de pothai di boli koi se Central Seat Allocation Board CSEB 2025 pra Northeastern States laka students kan lokoti joint entrance examination JEE main 2025 karne register kuribole matise JEE karone registration to January 31st tarikh pra shuru hobole ase
CSEB 2025 to pura India te AICTE approved institutes aro university test seats allocate kuribole karne CSEB NEUT round ayojit kuribole ase jontu northeastern states aro union territory laga umidwar khan ke degree level technical courses do seat reservation scheme te dibo umidwar jontu he joint seat allocation authority nohile bi CSEB counseling round te seat secure kuribole pare nai CSEB special round para ekta chance dibo and IT Plus Institution te admission pabule. Session duta karne, itu moina 31st tak khula thakibo aru 24 February te bon hobo. Aru jankari pabule umidwar khan para website jeemain.nta.nic.in/information-bulletin/te sabule paribo. Asunyo Akashwani News Kohima.
আৰু নাগালেণ্ড বোৰ্ড অফ স্কুল এডুকেশ্যন এন পি এছ চিৰ পৰা পাৰাক এন চি আৰ ডি নাই দিল্লীৰ লগত মিলাই কিনা তিনিদিনীয়া ৱৰ্কশ্বপটো কেপাচিটি বিল্ডিং ফৰ প্ৰিপেৰেশ্যন অফ কাডাৰ অফ প্ৰফেচনেল পেপাৰ চেটাৰ্ছ ডে মেথমেটিক্স আৰু ছায়েন্স টিচাৰ্ছ কাৰণে এ আই ডি এ ট্ৰেইনিং চেণ্টাৰ ডানবস্কো কেম্পাছ ডিমাপুৰ দি অলপ দিন আগতে ৰাখিছে। ৱৰ্কশ্বপ পৰা ডিষ্ট্ৰিক্ট খান ডিমাপুৰ, জম্মুকুটিমা, নিউলেণ্ড, পেৰেন আৰু মন খান কাভাৰ কৰি কিনে 49 মেথমেটিক্স টিচাৰ্ছ আৰু 44 ছায়েন্স টিচাৰ্ছ পৰা ভাগ লৈছে। ৱৰ্কশ্বপ পৰা ইনোভেটিভ এছেচমেণ্ট এপ্ৰচ দি দৰকাৰ ৰাখি কিনা ডিপ থিংকিং আৰু কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিংটো এন এ পি 2020 লগা লাইন দি আনি দি কিনে মেমৰাইজ কৰি কিনে শিকিয়া বদলি কৰি দিবলৈ আছে। ইটো নিচিনা ৱৰ্কশ্বপটো টিজিয়াছ খান কহেমা, জমেনিউ, ৱোকা, মুগুকচং আৰু ফেক ডিষ্ট্ৰিক্ট কাৰণে চিমেট এছ চি আৰ ডি কহেমা দি যোৱাকালি ইছৰো কৰিছে আৰু আহিয়াকালি শেষ হবলৈ আছে। আৰু আজি ফুজুৰ লগা খবৰ ইমান দি শেষ কৰি আছে, শুনি থাকিবি চাম লগা নাগামিজ খবৰ বি চাম 7:10 মিনিটে আনি দিবলৈ আছে। শুনি থাকি চব কাৰণে ভাল দিন হবি।